আপুনি বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল মুকলি কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বৰদিনৰ প্ৰাক সন্ধিয়া জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত বিৰোধী দলসমূহে ভুল তথ্য বিয়পাইছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। দিল্লীৰ এখন আদালতে আজি লালকিল্লাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ 7 অভিযুক্তৰ ন্যায়িক জিম্মা 15 দিনলৈ বৃদ্ধি কৰিছে আৰু বিজয় হাজাৰে ট্ৰফিত বিহাৰৰ অপেনাৰ বৈভৱ সূৰ্যবংশীয়ে 2তম শতত 150 ৰাণ কৰি অভিলেখ গঢ়িছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু আদৰ্শৰাজিৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল মুকলি কৰিব। ঐতিহাসিক ৰাষ্ট্ৰীয় স্মাৰক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰেৰণা চৌহদ হিচাপে এই ৰাষ্ট্ৰ প্ৰেৰণাস্থল বিকশাই তোলা হৈছে। নেতৃত্বৰ প্ৰমূল্যৰাজি, ৰাষ্ট্ৰীয় সেৱা, সাংস্কৃতিক সচেতনতা আৰু জনপ্ৰেৰণাৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় সম্পদ হিচাপে প্ৰায় 230 কোটি টকা ব্যয়েৰে 65 একৰ ভূমিত এই চৌহদ নিৰ্মাণ কৰা হৈছে। চৌহদত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ 65 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ব্যক্তিগত ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত সুশাসন ব্যৱস্থা সন্দৰ্ভত 5ম ৰাষ্ট্ৰীয় কৰ্মশালা উদ্বোধন কৰিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত জিলা আৰু তেহচিল পৰ্যায়ত সুশাসন সপ্তাহ অনুষ্ঠিত হ'ব। সুশাসন সপ্তাহৰ অংশ হিচাপে চিপিগ্ৰামছ আৰু ৰাজ্যিক পৰ্টেলসমূহত দিয়া ৰাজহুৱা ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰা বিশেষ শিবিৰৰ অনুষ্ঠিত কৰাৰ লগতে ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তিৰ সফল কাহিনীসমূহৰ বিষয়ে অৱগত কৰোৱা হ'ব। এই ৰাষ্ট্ৰীয় কৰ্মশালাত ডঃ সিঙে ব্যক্তিগত ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ 7টা প্ৰতিবেদন আৰু এপ মুকলি কৰিব। এই কৰ্মশালাত দেশৰ 1000ৰো অধিক বিষয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বৰদিনৰ প্ৰাক সন্ধিয়া জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰদিন হৈছে আনন্দ আৰু উল্লাসৰ উৎসৱ যিয়ে প্ৰেম আৰু দয়াৰ বাৰ্তা কঢ়িয়াই আনে। তেওঁ কয় যে বৰদিনে প্ৰত্যেককে মানৱতাৰ কল্যাণৰ বাবে প্ৰভু যীশুখ্ৰীষ্টৰ ত্যাগৰ কথা সোঁৱৰাই দিয়ে। শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে এই উৎসৱে জনসাধাৰণক শান্তি, একতা, সমতা আৰু সমাজসেৱাৰ প্ৰমূল্য শক্তিশালী কৰাৰ বাবে অনুপ্ৰেৰিত কৰে। তেওঁ সকলোকে যীশুখ্ৰীষ্টই দেখুৱাই যোৱা পথ অনুসৰণ কৰিবলৈ আৰু দয়া আৰু পাৰস্পৰিক সদ্ভাৱ থকা এখন সমাজ গঢ়ি তোলাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনে কাইলৈ নতুন দিল্লীত মদন মোহন মালব্যৰ সংগৃহীত ৰচনাৱলীৰ অন্তিমটো খণ্ড মুকলি কৰিব। এই ৰচনাৱলীৰ প্ৰথমটো খণ্ড 2023ৰ 25 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিছিল। মালব্য মিছন আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা যুটীয়াভাৱে এই দ্বিভাষিক প্ৰকাশন প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতাগৰাকীৰ কামসমূহ সংৰক্ষণৰ লক্ষ্যৰে সমগ্ৰ দেশৰ বিভিন্ন ঠাইৰ পৰা মূল তথ্যপাতিসমূহ সংগ্ৰহ কৰি ইয়াৰ গৱেষণা কৰা হয়। অন্তিমটো খণ্ডত মদন মোহন মালব্যৰ জীৱন কাহিনীৰে প্ৰায় 3500 পৃষ্ঠাজোৰা তথ্য সম্বলিত ৰচনাৱলী প্ৰস্তুত কৰা হৈছে। তদুপৰি এই খণ্ডটো চেণ্ট্ৰেল লেজিছলেটিভ এছেম্বলিত শ্ৰী মালব্যই প্ৰদান কৰা 200টা ভাষণ সংযোজন কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত 135গৰাকী ঔদ্যোগিক নেতাৰ সৈতে হোৱা সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ পূব খণ্ড উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত কৃষি আৰু উদ্যান শস্যৰ বিষয়ত এখন উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ বৈঠকত অংশগ্ৰহণ কৰে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে আহ্বান জনোৱা এই বৈঠকত কৃষি উদ্যান শস্য পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰা হয়। বৈঠকত ক্লাষ্টাৰ আধাৰিত ৰণনীতিৰ জৰিয়তে বজাৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা, মূল্য শৃংখলাৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰা আৰু উত্তৰ পূব খণ্ডৰ কৃষকসকলৰ দীৰ্ঘদিন আয় বৃদ্ধি নিশ্চিত কৰাৰ সিদ্ধান্ত লোৱা হয়। আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত কোনো কোনো ৰাজনৈতিক দলে বিশেষকৈ কংগ্ৰেছে ভুল তথ্য বিয়পাইছে বুলি কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই দলসমূহে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক জানি বুজি ভুলকৈ প্ৰচাৰ কৰিছে আৰু এই বিষয়টোক নিজৰ স্বাৰ্থত ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী পক্ষই সৃষ্টি কৰা এনে অপপ্ৰচাৰত জনসাধাৰণ ভুল নাযায়। শ্ৰীযাদৱে উচ্চতম ন্যায়ালয়ে আৰাৱলী খণ্ডত অবৈধ খনন ৰোধ কৰাৰ ক্ষেত্ৰতহে সিদ্ধান্ত লৈছে বুলি স্পষ্ট কৰি দিয়ে। আৰাৱলী পৰ্বতৰ গুৰুত্বত আলোকপাত কৰি তেওঁ কয় যে এই খণ্ড হৈছে বহুকেইবিধ গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ উৎসস্থল আৰু দেশৰ অৰ্থনৈতিক তথা ঔদ্যোগিক বিকাশৰ বাবে এই সম্পদসমূহ অতি প্ৰয়োজনীয়। আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে মোদী চৰকাৰৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। তেওঁ আৰাৱলী সেউজ দেৱালয় পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ অধীনত এই খণ্ডত বননীকৰণ কৰা হৈছে। তদুপৰি বনাঞ্চল এলেকা সংৰক্ষণ আৰু পৰিস্থিতিতন্ত্ৰ উন্নত কৰাৰ বাবে বহনক্ষম প্ৰচেষ্টা চলোৱা হৈছে বুলি শ্ৰীযাদৱে জানিবলৈ দিয়ে। দিল্লীৰ এখন আদালতে আজি লালকিল্লাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ 7 অভিযুক্তৰ ন্যায়িক জিম্মা 15 দিনলৈ বৃদ্ধি কৰিছে। অভিযুক্তকেইজনক অহা 8 জানুৱাৰী পৰ্যন্ত কাৰাগাৰত ৰখা হ'ব। পাটিয়ালা হাউচ আদালতত অভিযুক্তকেইজনক হাজিৰ কৰোৱাৰ পাছত অতিৰিক্ত ছেছন ন্যায়াধীশ প্ৰশান্ত শৰ্মাই ডাঃ আদিল ৰাথেৰ, ডাঃ মুজাম্মিল গনৈ, ডাঃ শাহিন ছয়েদী, মৌলবী ইৰফান আহমেদ বাগে, জাছিৰ বিলাল ৱানি, আমিৰ ৰছিদ আলী আৰু শোয়েবক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে যোৱা 12 ডিচেম্বৰত 3 চিকিৎসক আৰু মৌলবী বাগেক 12 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। আলী আৰু ৱানিক 10 ডিচেম্বৰত 14 দিনৰ বাবে আৰু শোয়েবক 19 ডিচেম্বৰত 5 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ইয়াৰ সবাতোতকৈ গধুৰ মহাকাশযান LMV-3M6ৰ সহায়ত ভৱিষ্যৎ প্ৰজন্মৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ ব্লু বাৰ্ড ব্লক 2 সফলতাৰে উৎক্ষেপণ কৰে। ভাৰতীয় সময় অনুসৰি পুৱা 8:55 সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা এই উৎক্ষেপণ সম্পন্ন কৰা হয়। প্ৰায় 15 মিনিটজোৰা উৰণৰ পাছত ব্লু বাৰ্ড ব্লক 2 নামৰ কৃত্ৰিম উপগ্ৰহটো মহাকাশযানৰ পৰা পৃথক হৈ পৰে আৰু উপগ্ৰহটো নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা হয়। ব্লু বাৰ্ড ব্লক 2 অভিযান হৈছে উপগ্ৰহটোৰ জৰিয়তে পোনপটীয়াকৈ মোবাইল সংযোগ প্ৰদান কৰা আৰু পৃথিৱীৰ নিম্ন কক্ষপথ তৰামণ্ডলৰ এটা অংশ। এই তৰামণ্ডলে সকলো সময়তে সকলোৰে বাবে সকলো ঠাইতে 4G আৰু 5G ভইচ আৰু ভিডিঅ' কল, বাৰ্তা, ষ্ট্ৰিমিং আৰু ডাটা সেৱা উপলব্ধ কৰাত সহায় কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেড আৰু আমেৰিকাৰ ASC স্পেচ মোবাইল নামৰ কোম্পানীৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ অধীনত এই অভিযান আৰম্ভ কৰা হৈছে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে আজি নতুন দিল্লীত পতঞ্জলি বিশ্ববিদ্যালয় আৰু শিৱানন্দ যোগ বেদান্ত আশ্ৰমৰ সৈতে হোৱা বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কয় যে নিচামুক্ত অভিযানত বৰ্তমানলৈকে 15 কোটিৰো অধিক যুৱক যুৱতী, 6 কোটিৰো অধিক মহিলাই অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে পাঞ্জাব আৰু হাৰিয়ানাৰ দৰে সীমান্ত ৰাজ্যসমূহত মাদক দ্ৰব্যৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত বিশেষ ব্যৱস্থা লোৱা হৈছে। বিহাৰৰ অপেনাৰ বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 59টা বলত 150 ৰাণ কৰি পুৰুষ ক্ৰিকেটৰ এই তালিকাত দ্ৰুত ৰাণ কৰা খেলুৱৈ হিচাপে অভিলেখ কৰিছে। বৈভৱে দক্ষিণ আফ্ৰিকাৰ ABD ভিলিয়াৰ্ছৰ অভিলেখ ভংগ কৰে। ABD ভিলিয়াৰ্ছে 2015 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 64টা বলত 150 ৰাণ কৰিছিল। বিজয় হাজাৰে ট্ৰফী প্ৰতিযোগিতাত আজি অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে খেলি বৈভৱে 37টা বলত 7 ৰাণ কৰে আৰু এই তালিকাৰ ইতিহাসৰ দ্ৰুততম 150 ৰাণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল মুকলি কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বৰদিনৰ প্ৰাকসন্ধিয়া জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। দিল্লীৰ এখন আদালতে আজি লালকিল্লাৰ বোমা বিস্ফোৰণৰ ঘটনাৰ 7 অভিযুক্তক ন্যায়িক জিম্মা 15 দিনলৈ বৃদ্ধি কৰিছে আৰু বিজয় হাজাৰে ট্ৰফীত বিহাৰৰ অপেনাৰ বৈভৱ সূৰ্যবংশীয়ে 2.5 ৰাণ কৰি অভিলেখ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।